এয়া আকাশবাণী গুৱাহাটী ৱাৰাঞ্চলী বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণত মুঠ 10,482,65,000 টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। উচ্চতম ন্যায়ালয়ত ৱক অফ সংশোধনী আইন সম্পৰ্কত আজিৰে পৰা প্ৰতিদিনে শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ হাতত পৰাজিত। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কালাপাহাৰত নিৰ্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু GMCA চৌহদত নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয় পৰিদৰ্শন কৰি কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক দেশৰ ভিতৰতে অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা লৈছে। ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। তেওঁ কয় যে 50-75 বছৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি নতুন ভৱনসমূহ নিৰ্মাণৰ উপৰি অত্যাধুনিক সা সুবিধাৰ সংযোজনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক নতুন ৰূপ দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে প্ৰস্তুত হোৱা নক্সাৰ আধাৰত চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে 3,000খন বিচনা সন্নিৱিষ্ট কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে তেওঁ কালাপাহাৰত নিৰ্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি অহা 15 আগষ্টৰ পূৰ্বে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য 80% সম্পূৰ্ণ হৈছে আৰু বহি বিভাগৰ সেৱা আগবঢ়াই থকা হৈছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত এই চিকিৎসা মহাবিদ্যালয়ৰ MBBS পাঠ্যক্ৰমত 100গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়খনত 500খন বিচনাযুক্ত আন এটা ভৱন নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ কয় যে অক্টোবৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলগীয়া এই চিকিৎসালয়খনত 800খন বিচনা থাকিব আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ কাৰ্যালয় এই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ব।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নৱতম সংযোজন হ'ব। ইয়াতে মাতৃ আৰু প্ৰসূতি আৰু শিশুৰ বাবে 800খন বিচনা থাকিব আৰু লগতে মেডিকেল কলেজৰ প্ৰিন্সিপালৰ যিটো কাৰ্যালয় সম্পূৰ্ণ তৎপৰত। আৰু এক প্ৰকাৰ আমাৰ উদ্দেশ্যটো হ'ল আমি গুৱাহাটী মেডিকেল কলেজখনক ৰাস্তাৰ সোঁফাললৈকে লৈ আহিছোঁ যাতে বাওঁফালৰ পুৰণা বিল্ডিংটো ভাঙি আমি তাত নতুন 3,000 বেডেড হস্পিটেল এখন বনাব পাৰোঁ। এই বিল্ডিংটো সম্পূৰ্ণ হোৱাৰ লগে লগে ছুপাৰ স্পেচিয়েলিটি সম্পূৰ্ণ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত গুচি যাব। তাতো অত্যন্ত আটক ধুনীয়া কনষ্ট্ৰাকশ্যন হৈ আছে। ৰাস্তাৰ বাওঁফালেও এখন হস্পিটেল হ'ব আৰু সোঁফালেও এই গোটেইখিনি হ'ব যাতে অহা 50-70 বছৰলৈ গুৱাহাটী মেডিকেল কলেজখন আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল এই গোটেইবোৰ যাতে প্ৰাসংগিক হৈ থাকে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ যাব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণকালত মুঠ 10,482,65,000 টকাৰ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব। পুৱাৰ ভাগত ডিফুৰ তাৰালংছত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কাজিৰ ৰংহাপি অতিথিশালাত 2021 চনৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব। দিনৰ ভাগত তেওঁ ডিফুত লোকনিৰ্মাণ বিভাগৰ এটা ভৱন উদ্বোধন কৰাৰ লগতে প্ৰথমজন কাৰ্বি ৰজাৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। মুখ্যমন্ত্ৰীয়ে ডিফুৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ মাজত সামগ্ৰী বিতৰণ কৰি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। তেওঁ এই ভ্ৰমণৰ সময়ছোৱাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে পৰিষদৰ কেইবাজনো পাৰিষদে সংগ দিব। ডিফুত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন আৰু এটা সামূহিক ভৱনো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব। নিশাৰ ভাগত তাৰালংছত হ'বলগীয়া এটা সাংস্কৃতিক অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি 3 বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰুম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম কাজৰ বুজ লৈছে। কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এয়া আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাস।
2 আৰু 7 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কামৰূপ জিলাতো অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ আজি অন্তিম দিন। কামৰূপ জিলাতো আজি বিয়লি 3 বজালৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 3 বজাৰ পিছত আজিয়েই বিয়লি ভাগলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ পিছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হ'ব। অহা 7 মে'ত কামৰূপ জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ। আৰু ভোটগ্ৰহণ যদি পুনৰ হ'বলগীয়া হয় তেন্তে 9 মে'ত 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব। আৰু ভোটগ্ৰহণ অন্তত অহা 11 মে'ত পুৱা 8 বজাৰ পৰা ভোটগণন প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখ্য, কামৰূপ জিলাত 24টা জিলা পৰিষদ আৰু 139টা আঞ্চলিক পঞ্চায়ত আৰু 1390 গৰাকী ৱাৰ্ড মেম্বাৰ আছে। ইতিমধ্যে কামৰূপ জিলাত 24 গৰাকী জিলা পৰিষদৰ ভিতৰত 3 গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু 25 গৰাকী গাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বাকী 1390টা ৱাৰ্ডৰ ভিতৰত কিছু সংখ্যক ৱাৰ্ড মেম্বাৰ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আৰু আজি নাম প্ৰত্যাহাৰৰ পাছতে বিয়লি ভাগত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।
উচ্চতম ন্যায়ালয়ে ৱাক অফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজিৰে পৰা প্ৰতিদিনে শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে কালি দিনৰ 2 বজাত গোচৰটোৰ শুনানি আৰম্ভ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱাক অফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। চলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা 2 সপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱাক অফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ মুখ্য সচেতক মহম্মদ জাভেদ অল ইণ্ডিয়া মজলিছ ই ইত্তেহাদী মুছলিমৰ হৈ ইয়াৰ মুৰববী আছাদুদ্দিন ওৱেছী, এছ'চিয়েচন অব চিভিল ৰাইটছ, জামায়াত উলেমাই হিন্দ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডকে ধৰি কেইবাটাও সংগঠনে এই আইনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম, হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু উত্তৰাখণ্ডেও এই আবেদনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz আৰু নিউজ অন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR_GUWAHATI ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত আছে। অসমবাসীয়ে আজি 7-দিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি 7 বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু দেওবাৰে চেৰা বিহু পালন কৰা হ'ব। অৱশ্যে ঠাই বিশেষে 7-দিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্যও দেখা যায়। 7-দিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ, পাৰতোলা বা ভঠেলি পালন কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা 19 এপ্ৰিল শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ 7,33,00,000 টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী ঘোষে অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ তদন্তত অভিযুক্ত সুকন্যা বৰাৰ লগতে তেওঁৰ পৰিয়ালৰ বেংক একাউণ্টত আয়ৰ উৎসৰ সৈতে সামঞ্জস্য নথকাকৈ 98,66,000 টকা জমা ৰখাৰ তথ্য লাভ কৰিছিল। অভিযুক্ত সুকন্যা বৰাই 3,25,00,000 টকাৰ 3টাকৈ স্থানত ভূমি ক্ৰয় কৰাৰ লগতে বেংক একাউণ্টত 65,54,000 টকা জমা ৰখাৰ তথ্য তদন্তত পোহৰলৈ আহে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি অভিষেক পোৰেলৰ 49 আৰু KL ৰাহুলৰ 38 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 188 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থানেও নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 188 ৰাণ সংগ্ৰহ কৰে। দুয়োটা দলৰ স্কৰ সমান হোৱাত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। ছুপাৰ অভাৰত ৰাজস্থান ৰয়েলছে 11 ৰাণ কৰে। দিল্লী কেপিটেলছে দুটা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যজুৰি ৰঙালী বিহু উদযাপনৰ বা বাতৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তাৰ এক নিৰ্দেশ অনুসৰি ঠিকাদাৰসকলৰ পঞ্জীয়ন মাচুল 400% পৰ্যন্ত বৃদ্ধি পাব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ডলাৰ মন্ত্ৰালয়ে মঙলবাৰে আয়োজন কৰা ৰাষ্ট্ৰদূতসকলৰ বৈঠকত প্ৰায় 80খন দেশে উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেশ্যনেল হেৰাল্ড গোচৰত কংগ্ৰেছৰ শীৰ্ষ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতৰ লগতে নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পহিলা ভাগৰ পৰা চৰকাৰী কাম কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ আৰম্ভ হৈছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, দ্য চেণ্টিনেল, আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সহস্ৰাধিক কোটি টকা ব্যয় কৰিও অসমত 2টা জলবিদ্যুৎ প্ৰকল্প আধৰুৱা হৈ আছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মেৰাপানীত বিজেপিৰ বুথ সভাপতিক হত্যাকাণ্ড কৰি অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। স্বেচ্ছা আমেৰিকা টেগ কৰিলে উদগনিমূলক ধন বিমানৰ টিকট দিয়াৰ কথা দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পলাতক প্ৰবঞ্চক মেহুল চকচিক বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হয়। এই বাতৰিটো নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অংকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 24 ঘণ্টাত অসম আৰু মিজোৰামৰ বহু ঠাইত তথা অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰ পৰা পঢ়ি দিছো। অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণত মুঠ 10,482,65,000 টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। উচ্চতম ন্যায়ালয়ত ৱাক অফ সংশোধনী আইন সম্পৰ্কত আজিৰে পৰা প্ৰতিদিনে শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ হাতত পৰাজিত। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।